যিচয়া চৈধ্য অধ্যায়। জিহুৱাই জাকুবক দয়া কৰিব, ইজৰাইলক পুনৰাই মনোনীত কৰিব আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই জাকুবৰ বংশত সংযুক্ত হ'ব আৰু দেশবাসীয়ে তেওঁলোকক লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত থ'ব। তাৰ পাছত ইজৰাইল বংশৰ লোকসকলে তেওঁলোকক জিহুৱাৰ দেশলৈ দাস দাসীৰ দৰে লৈ যাব। তেওঁলোকক বন্দী কৰা লোকসকলক তেওঁলোকে বন্দী কৰিব আৰু তেওঁলোকক উপদ্ৰৱ কৰা লোকসকলৰ ওপৰত তেওঁলোকে শাসন কৰিব। সেইদিনা দুখ কষ্ট আৰু কঠিন বন্দীত্বত থাকি কাম কৰিবলৈ বাধ্য হোৱাৰ পৰা জিহুৱাই তোমালোকক জিৰণি দিব। তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰূপৰ গীত গাবা। উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ'ল, গৰ্বেৰে কৰা উত্তেজনাৰ অন্ত হ'ল। জিহুৱাই দুষ্টবোৰৰ লাঠি আৰু সেই শাসনকৰ্তাসকলৰ ৰাজদণ্ড ভাঙিব, যাৰ দ্বাৰাই অবিৰামভাৱে ভুকুৱাত কুদ্ধেৰে লোকসকল প্ৰভাৱিত হৈছিল। দেশবাসীসকলক খঙেৰে আক্ৰমণ কৰি শাসন কৰাত অনিয়ন্ত্ৰিত হৈছিল। সমস্ত পৃথিৱী শান্ত আৰু সুস্থি হৈ আছে, তেওঁলোকে গীতেৰে সৈতে উৎসৱ পালন কৰিছে। এনেকৈ দেৱদাৰু আৰু লিবানুনৰ এৰচ গছবোৰেও আনন্দ কৰিছে। সিহঁতে কৈছে, তুমি পতিত হোৱাৰ পৰা আমাক কাটিবলৈ কোনো খৰিকটীয়া অহা নাই। তুমি যেতিয়া সেই ঠাইলৈ গৈছিলা, তেতিয়া তোমাক সাক্ষাৎ কৰিবলৈ চিউল অৰ্ধস্থানৰ পৰা উৎসুক হৈছে। পৃথিৱীৰ সকলো ৰজাসকল আৰু মৃতবোৰ তোমাৰ বাবে উঠিছে। দেশবোৰৰ সকলো ৰজাক নিজৰ সিংহাসনৰ পৰা উঠাইছে। তেওঁলোক সকলোৱে তোমাৰ সৈতে কথা পাতি ক'ব, তুমিও আমাৰ দৰে দুৰ্বল হৈছা, তুমি আমাৰ দৰে হৈছা। তোমাৰ আৰম্ভৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিউললৈ নমোৱা হ'ল। তোমাৰ চাৰিওফালে পোকবোৰ হিঁচৰিত হ'ল আৰু তোমাৰ কেঁচুবোৰে তোমাক ঢাকিলে। তুমি আকাশমণ্ডল, নক্ষত্ৰ আৰু প্ৰভাতী তৰাৰ পৰা কেনেকৈ পৰিলা? দেশবোৰক জয় কৰাজন যি তুমি, বিচ্ছিন্ন হৈ মাটিত কেনেকৈ পৰিলা? তুমি তোমাৰ মনতে কৈছিলা, মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ হিংসাখন উন্নত কৰিম আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম। মই মেঘবোৰতকৈও ওখ ঠাইত উঠিম, মই নিজকে সৰ্বোপৰি জনাৰ তুল্য কৰিম। তথাপি তোমাক এতিয়া চিউলৰ গাঁতৰ অন্তভাগলৈকে নমোৱা হ'ল। তোমালৈ স্থিৰ হৈ দৃষ্টি কৰাসকল তোমাৰ বিষয়ে বিবেচনা কৰিব। তেওঁলোকে ক'ব, পৃথিৱীখন কপোৱা আৰু ৰাজ্যবোৰক জোকাৰা মানুহজন সেইজনেই নে? পৃথিৱীখনক মৰুপ্ৰান্তৰ স্বৰূপ কৰা, নগৰবোৰ উচ্ছন্ন কৰা আৰু বন্দীসকলক ঘৰলৈ যাবলৈ নিদিয়াজন সেইজনেই নে? দেশবোৰৰ সকলো ৰজা তেওঁলোকৰ সকলোৱে নিজৰ মৈদামত সন্মানেৰে হৈছে, কিন্তু ডালবোৰ কাটি পেলোৱাৰ দৰে তোমাক মৈদামৰ পৰা নিক্ষেপ কৰা হৈছে। শিলৰ গাঁতলৈ নিয়া আৰু তৰোৱালেৰে খোচা মৃতলোকে বস্ত্ৰৰ দৰে তোমাক ঢাকি ধৰিছে। মৃতৰ দেহ গছকাৰ দৰে তুমি তেওঁলোকৰ সৈতে কেতিয়াও মৈদামত যোগ দিয়া নহবা, কাৰণ তুমি তোমাৰ দেশ ধ্বংস কৰিলা। নিজৰ লোকসকলক বধ কৰাজন তুমিয়েই। অন্যায়কাৰীসকলৰ পুত্ৰৰ নাম পুনৰ উল্লেখ কৰা নহ'ব। তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ বাবে তেওঁলোকৰ সন্তানসকলক বধ কৰিবলৈ প্ৰস্তুত হোৱা, সেয়ে তেওঁলোকে উঠি নাহিব আৰু পৃথিৱীখন অধিকাৰ কৰিছে আৰু সমগ্ৰ পৃথিৱীত নগৰেৰে পৰিপূৰ্ণ হৈছে। বাহিনীসকলৰ জিহুৱাই কৈছে, মই তেওঁলোকৰ বিৰুদ্ধে উঠিম। বাবিলৰ নাম বংশধৰ আৰু ভাবি বংশ উচ্ছন্ন কৰিম, এইয়ে জিহুৱাৰ ঘোষণা। মই তেওঁক ফেঁচাৰ বাসস্থানলৈ আৰু পুখুৰীৰ পানীলৈ লৈ যাম আৰু মই তেওঁক সৰ্বনাশ বাহনীৰে আঁৰি পেলাম। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে। বাহিনীসকলৰ জিহুৱাই শপত কৰি কৈছে, নিশ্চয় মই সংকল্প কৰাৰ দৰে এইটো মোলৈ ঘটিব আৰু মই অভিপ্ৰায় কৰাৰ দৰে সেয়ে হ'ব। মই মোৰ দেশত অসুৰক ভাঙিম আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁ যুঁৱলি আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁ ভাৰ দূৰ কৰা হ'ব। সমগ্ৰ পৃথিৱীৰ বাবে স্থিৰ কৰা অভিপ্ৰায় এইয়ে আৰু সকলো দেশৰ ওপৰত উঠা হাত এইয়ে। কাৰণ বাহিনীসকলৰ জিহুৱাই এইয়ে পৰিকল্পনা কৰিলে, তেওঁ কোনে বাধা দিব পাৰে, তেওঁ হাত দাঙিব আৰু কোনে তাক তললৈ কৰিব পাৰিব। ৰজা আহজৰ মৃত্যু হোৱাৰ বছৰত এই ঘোষণা হৈছিল, হে পলেষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা, কাৰণ সাপৰ গাঁতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব আৰু তাৰ পোৱালিবোৰ অগ্নিসদৃশ্য উৰণীয়া সাপ হ'ব। দৰিদ্ৰসকলৰ প্ৰথমে জন্মাই খাব আৰু অভাৱগ্ৰস্তসকলে সুৰক্ষাৰ বাবে শুই পৰিব। আকালৰ দ্বাৰাই মই তোমাৰ মূল নষ্ট কৰিম আৰু তোমাৰ অৱশিষ্ট ভাগক বধ কৰা হ'ব। সেই পলেষ্টিয়া দুৱাৰ গৰ্জন কৰা আৰু সেই নগৰ ক্ৰদন কৰা, তুমি দ্ৰব্য হৈ শেষ হৈ যাবা, কাৰণ উত্তৰ দিশৰ পৰা ধোঁৱাৰ দৰে ডাৱৰ আহিব আৰু তেওঁ শ্ৰেণীত এজনো পথভ্ৰষ্ট নাথাকিব। তেনেহ'লে দেশৰ বাৰ্তাবাহকসকলক কেনেকৈ উত্তৰ দিব? সেয়ে জিহুৱাই চিউনক সংস্থাপন কৰিলে আৰু তেওঁ লোকসকলৰ নিপীড়িতসকলক আশ্ৰয় স্থান বিচাৰি দিব।